গুৱাহাটী শিল্পী দিৱস জ্যোতিপ্ৰসাদ আগৰৱালা দিবলৈ সশ্ৰদ্ধ প্ৰণিপাত জনাই তেওঁৰেই ৰচিত জ্যোতিশংখ কবিতাটি মই পাঠ কৰিবলৈ ওলাইছো। জ্যোতিশংখ। ৰণ 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 আলোড়ন কম্পন ঘন ঘূৰ গৰ্জন অস্ত্ৰৰ ঝনঝন সীমান্তে প্ৰান্তে শত্ৰু যে অগণন অসমীয়া জীৱনৰ সন্ধিক্ষণ চাৰিও কাষে দিবেৰি অসম আহিলে ঘেৰি আৰু যে নহয় দেৰি বজা অসমীয়া শৰাই ঘটীয়া বজা বজা ৰণ ভেৰি অসমীয়া হুঁচিয়াৰ শত্ৰু পালেহি দুৰ্নিবাৰ যুদ্ধ মাথোনে যুদ্ধ যুদ্ধ নহলে নহব ৰুদ্ধ আজি অসমী যে অৱৰুদ্ধ যুদ্ধহে মাথোনে লাগিব যুদ্ধ হাৰিও যুদ্ধ জিনিও যুদ্ধ যুদ্ধ মাথোনে যুদ্ধ অসমৰ বিহুতলি পথাৰৰ সোণকলি শেৱালি তগৰ ফুল ফুলি থকা পদূলি গছকি খোচকি হেৰু উৰুৱালে ধূলি উৰুৱালে ধূলি দেশ ৰাখিবলৈ তই বিচাৰি সঁজুলিয়ান নৱলাচিতৰ তৰোৱাল জয় ফুট পিন্ধি তই ল হেৰৌ জ্বলাই শুভ্ৰ কপাল চহৰৰ নগৰৰ মাটি বাৰী অসমৰ গাঁও ভূঁই যত হাত ভাত সকলো শৰাই ঘাট শৰাই ঘটীয়া দলে সদল বলে সুত চিত লৈ আগবাঢ়ি গলে হব তোৰ জয় নাই নাই ভয় অশুদ্ধ মনৰ কৰ্ম যে বিফল শুদ্ধ ইচ্ছাৰ সৰ্বজয়ী বল জীৱনৰ যুদ্ধ হব সম্ফল সষ্টম যুঁজাৰু দল তই অসমীয়া শৰাই ঘটীয়া তই যে অগ্নিবীৰ্য জ্বলি উঠ নৱ সূৰ্য দেশ যায় জ্বলি ঘৰ যায় হলি চোতালত দিলে শত্ৰুৱে ভৰি এতিয়াও জানো তোৰ বুকুখন যোৱা নাই দেই পুৰি কৰ সোনকালে ভাবি মোক জাল ওলা ওলা তই নুদোষী কপাল হীনতাতকৈও মৃত্যু ভাল অসমীয়া হুঁচিয়াৰ শত্ৰু যদিও তোৰ নিবাৰ হৈ যাব চাৰখা ভাষাত শত্ৰু দেশত শত্ৰু কলা সাহিত্যত সংগীত শিল্পত সোমাল শত্ৰু তোৰ ভিতৰত শত্ৰু আহিছে বেয়া বতৰত মণিকুট গৈ পোৱাৰ আগত সমূলে নিপাত কৰ আপোন ঘৰ ৰাখিবলৈ তই কালৰ মূৰ্তি ধৰ কঠোৰ প্ৰতিজ্ঞা কৰ অস্ত্ৰ শস্ত্ৰ ধৰ ক্ষেত্ৰে ক্ষেত্ৰে ৰণসাজ পিন্ধি নিজৰ কৰ্তব্য কৰ ৰাখিব লাগিব অসমীয়া ভাষা কৰিব লাগিব আশা চিনিব লাগিব বিদ্ৰোপ বাণী শত্ৰুৰ ব্যংগ হাঁহি অসমৰ যত পণ্ডিত তই কৰিব লাগিব খণ্ডিত জিনিব লাগিব তৰ্ক যুদ্ধ কৰিব লাগিব জগত মুগ্ধ শত্ৰুৰ মিথ্যাচাৰ যদিহে নোৱাৰ কৰিব খৰ্ব মিছা তোৰ জ্ঞান গৰ্ব বজাব লাগিব বিশ্ববাহী কুঁৱৰী আমাৰ ভাষাৰ যুদ্ধ জিনাব লাগিব অসমীৰ নাম জ্বলাব লাগিব পৃথিৱীখনৰে জ্ঞানী সভাত তয়ো অসমীয়া কবি উদয়া চলৰ ৰবি ৰণৰ ঘ্ৰেহনী ৰেহনী গুণী বিনা জানো শুনিছো ধৰি বিশ্বৰো কৰ তই মহাধনী প্ৰণৱ ওংকাৰ ধনিত ৰণিত কৰ শান্তিৰ ঝংকাৰ আলোক নমাই আন গা মহাগান পৃথিৱী ব্যাপী যাওক পোহৰৰে বাটে ঘাটে ভেটি যাওক সপ্ত বিমান আজি পৃথিৱীৰ আকাশে আকাশে জনতাৰ আহ্বান আজি জনতাৰ পংকজ ৰূপ জাগে পদুময় দৰে বোকাত জনমা মানুহে আজি আলোকলৈ উঠি আহে এলি নোৱাকৈ হাঁহে মাটিৰ পানীৰ বিদাৰী বক্ষ জননী গৰ্ভৰ আন্ধাৰ কক্ষ ওলাল এৰিবলৈ পোহৰত পানী মেলিবলৈ আকাশত সৌন্দৰ্য সিঁচিবলৈ বতাহত ৰেণু বিলাবলৈ মানুহৰ এই পৃথিৱীখনত শান্তি সুৰভি বিয়পাই দি বিশ্বৰ এই সৌন্দৰ্য সৃষ্টিৰ মহান মেলাত অভিনৱ এক জীৱনৰ ৰূপ পুষ্পিত কৰি তুলিবলৈ আজি মানৱৰ মহাজনজীৱনৰ সংহত অভ্যুত্থান দুৰ্নিবাৰ ভূমিকম্প উল্লাসে বিকশিত হৈ আহিছে সেই জীৱনৰ মহাপ্ৰবাহে প্ৰবাহে জনতাৰ মহাপ্ৰাণ আজি জনতাৰ আলোক বিজয়ী অপূৰ্ব অভিযান আজি পৃথিৱীৰ আকাশে আকাশে জনতাৰ আহ্বান নৱজীৱনৰ মহাসংঘাতে কপাই বৰ্তমান আজি সাৰ্থক হ'ল বেদত ধ্বনিত হোৱা আলোকৰ আগমনী মন্ত্ৰ প্ৰবুদ্ধ জনতা জয় জয় জনতন্ত্ৰ জয়
Joy, Satantra.